मन मंदिर में सजे बिहारी मनमोहन तेरी छवि प्यारी बंसी बजैया रास बजैया तारन हार मेरे उन्हीं के भैया।
हाँ जी
हेलो।
हाँ जी
हाँ
बोलो। आप फोन किए थे?
हाँ
आप फोन किए थे बोरथाकुर वो भी बोरथाकुर।
हाँ जॉन ठाकुरिया ही है।
हाँ
मैं जॉन ठाकुरिया ही बोल रहा हूँ। फोन किए थे मतलब किसके वजह से फोन किए थे? ये मैचिंग वगैरह देखा था सर।
देखो एक जो दो,
आपका लोकेशन कौन सा था?
गुवाहाटी।
हाँ मेरा भी गुवाहाटी है।
आप गुवाहाटी से कहाँ से हो?
मैं आजरा आसामिस बोलूँ।
हमें क्या তোমার নাম তো
আপনার আজরা এয়ারপোর্ট চিনি পাই নহয়?
পাওঁ।
আজরা এয়ারপোর্টতে এয়ারপোর্টৰ ওচৰতে মোৰ ঘৰ। আপোনাৰ লোকেশ্যন?
মোৰ উলুবাৰী।
আচ্ছা আচ্ছা মোৰ আপোনাৰ ধাৰাপুৰ পাৰ হৈ মোৰ
ধাৰাপুৰ চাৰিআলি পাৰ হৈ
পলাশবাৰী বুলি কয় মোৰ লোকেশ্যন।
মানে সেইপিনে হেৰিপিনে যাব নালাগে, এইটো চাইডে যাব লাগিব আৰু কি নহয়।
হয় হয় আপোনাৰ ৰাইট চাইডে পলাশবাৰী
চাইড। ৰাইট চাইডত গ'লে কিমান দূৰ যাব লাগিব?
মোৰ আপোনাৰ বৰ বেছি দূৰ নহয়, মোৰ হেৰি আপোনাৰ তাৰ পৰা 4.5 কিলোমিটাৰ ডিষ্টেঞ্চ।
ঠিক আছে ছাৰ। আচ্ছা তোমাৰ হাতত দুটা পষ্টৰ বস্তু আছে নে হেৰি আছে? কি আছে দুটা পষ্টৰ যে?
মোৰ চাওক, মই এটা কৈছো, মোৰ আপোনাৰ অকল ডিছপ্লে নহয়, মোৰ ৱাশ্বিং লিষ্ট, এলাইনমেণ্ট, বেলেঞ্চাৰ, ড্ৰেইন পুলাৰ, মিগ ৱেল্ডিং, হা আপোনাৰ এ টু জেড প্ৰডাক্ট পোৱা যায়।
হা শুনা কাম নকৰো হা, যদিও মই ইঞ্জিনিয়াৰ হা, মোৰ এটা ল'ৰা আছে, এটা ফটোগ্ৰাফাৰ, তাৰ ফটোগ্ৰাফী আজিকালি কাম চাম নোহোৱা হৈ গৈছে নহয়, গতিকে সি বিচাৰিছে এখন এনেকুৱা এখন খুলিব, দোকান এখন খুলিব। মই কৈছো তহঁতে হেৰি
কৰিব,
ৱৰ্কশ্বপ টাইপ খুলিব। মই কৈছো তহঁতে প্ৰথমে এটা কাম কৰ, তহঁতে আৰম্ভণিতে গাড়ী ধোৱা বিজনেছটো কৰ। গাড়ী ধোৱা বিজনেছ,
গাড়ী
ধোৱা
আপুনি একদম ভাল আইডিয়া দিছে। কাৰণ কিয় জানে, অপেনিং নহয় ষ্টাৰ্টিংটো সদায় মানে নলেজ থাকিব লাগিব,
সৰু হ'ব লাগিব,
ষ্টাৰ্টিং সদায় গাড়ী ধোৱাৰ পৰা কৰিব লাগিব,
একদম সৰুৰ পৰা। মই কৈছো ঠিক আছে, তই গাড়ী ধোৱা বিজনেছটোকে কৰ, আৰু গাড়ী ধোৱা বিজনেছ কৰিবৰ কাৰণে যিখন গাড়ীৰ মালিকে গাড়ীখন আনি দিব, তেতিয়া সেই গাড়ীখন ওপৰৰ পৰা তললৈকে মালিকক দেখুৱাব লাগিব। মালিকে তলৰ পৰা ওপৰটোতো মালিকে সদায় চায়ে থাকে, তলটো যদি দেখাব পাৰা তেতিয়াহলে মালিকে তোৰ প্ৰতি এটা সদ্ভাৱ, তই গম পাব যে তই ফাঁকি নহয়, তই মিছা নহয়, তই সঁচা, তই কোনো মিছা কথা কোৱা নাই। তাৰপিছত দেখাবি যে অ মোৰ আপোনাৰ তলত এনেকুৱা এনেকুৱা গণ্ডগোল বা কিবা যিয়ে হৈছে, ভালে আছে বেয়াই আছে, চব মালিকক দেখাই দিয়াৰ পিছত কি হব জানে, মালিকে কব ঠিক আছে তোমাৰ যদি মেকানিক আছে এইখিনি অলপ ঠিক কৰি দিয়া, তেতিয়া এটা মেকানিকটো সি হায়াৰ কৰিব পাৰিব। মোৰ কথা হল, মই বহুত সাধাৰণ মানুহ। মই 25 বছৰ আমেৰিকাত থাকি আহিছো, এতিয়া মই ভাৰতবৰ্ষত আহিছো নহয়, মই আমেৰিকান চিটিজেন, কিন্তু মোক কোনো পুলিচে ধৰিব কিয় অহা নাই, কোনো পুলিচ 6 বছৰৰ পৰা বহি আছো, ইয়াতে কোনো পুলিচ মোৰ ঘৰত নাহে কিয়? মইতো 3 মাহ থাকিব নালাগে, লাগে জানো, নালাগে নহয়, মোক কোনেও চবে মোৰ পৰা ভয়ত পলাই গুচি যায়, কাৰণ মোৰ নামটো হলো অভি বৰঠাকুৰ। অভি বৰঠাকুৰ চাৰ্চ কৰিলে এই গুগলত কিবা এটা ওলাই, বৰ বিকট বস্তু এটা ওলায়, এ বি এইচ আই অভিনৱ, অভি বৰঠাকুৰ, বি এ আৰ, বি অ নহয়, বি অ হল তোমাৰ জুবিন গাৰ্গ বৰঠাকুৰ, বি অ, মই বি এ, বি এ, মই ইয়াতে আছো, মোৰ নীলোৎপলৰ কাৰণে তোমাৰ হেৰি এইবিলাক হেৰি দিছিলো, মই চাওঁ সি তাৰ কিমান পইচা আছে, এইটো দাম কিমান হব, 90,000ৰ ওচৰা ওচৰি হয় নহয়? হয়
আপুনি 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 খুৰা মই কৈ আছো আপোনাক, আপুনি এদিন বৰ বেছি দূৰৰ জেগা নহয় পলাশ কৰি, ঠিক আছে?
নাই মই মোপেদ লৈ যাব পাৰো, মোৰ মোপেদ আছে, মাৰুতি এখন আছে।
আপোনাৰ ল'ৰাটোক পঠাই দিয়ক, মই তাৰ একদম ডিফিনিটলি নলেজ দিব লাগে নহয়, ৱাশ্বিং ৱাশ্বিঙৰ ক্ষেত্ৰত মই ধুনীয়াকে তাক নলেজ দিম। মোকো ধৰক এইটো লাইনত 14 বছৰ কাম কৰিলোতো, মই তেখেতক ধুনীয়া কৰি মাইণ্ড ৱাশ কৰি বিজনেছটো কেনেকে কৰিব লাগিব, বিজনেছটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, কেনেকুৱা কৰিলে কাষ্টমাৰে ভাল পাব, হা গ্ৰোথ কেনেকে ল'ব, সেইবিলাক ধুনীয়াকে বুজাইও দিম আৰু মেচিন কেইটাও দেখুৱাই চাই যাব পাৰিম।
ঠিক আছে, তোমাৰ এই কথাখিনি মই তাক পঠাই দিওঁ, কাৰণ মই তোমাৰ লগত কণ্টেক্ট কৰিছো কাৰণ সি কৈছিল কাৰণে কণ্টেক্ট কৰিছো, বুজিছা? মোৰ এই দুনিয়াৰ লগত মোৰ একো লেনা দেনা নাই, মই অকলে ৰুমৰ ভিতৰত সোমাই থাকো, বুজি পাইছ? মই বোলা হু ভণ্ডাৰী কৰ্তা মোপেদ কি সৱাৰী, মই বোলে নাথ ৰে। দিয়া তোমাৰ নামটো কি আছিল আকৌ এবাৰ কচোন?
জোন ঠাকুৰীয়া।
জোন ঠাকুৰীয়া, হব দিয়া ঠাকুৰীয়া। মোৰ নাম বৰ ঠাকুৰ, অভি বৰ ঠাকুৰ।
মই চেভ কৰি থৈ দিছো নম্বৰটো আপোনাৰ, আৰু আপোনাৰ ল'ৰাক পালে যদি মোক কোনো এবাৰ কথা পাতিব দিব, মই ধুনীয়াকে বুজি দিম।
মই
ঘৰ দাদা আপোনাৰ ঘৰ হেৰিয়াতে ইয়াতে নেকি, মানে
উলুবাৰীত মই সোমাই আছো আজি 5 বছৰৰ পৰা। মোৰ নিজৰ ঘৰ 177 চাউথ ব্ৰাঞ্চ ৰোড, হিলছবোৰ, নিউ জাৰ্চি, ইন দ্য ইউনাইটেড ষ্টেটছ অফ ছেটেনিক ডিমনিক পৰ্ণগ্ৰাফিক আমেৰিকা। আমেৰিকাখন এখন জঘন্য জেগা, সেইখন জেগাতে মোৰ ঘৰ আছে, কিন্তু মই তাতে নাথাকো, মোৰ মাইকীজনী ধৰি থৈছি পুলিচ। শুনা, এইখন খেলা আগতেও চলছে, ৰামৰ ঘৈণীয়েক সীতাক লৈ গৈছে, দ্ৰৌপদী বস্ত্ৰ হৰণ হৈ গৈছে, এতিয়া মোৰ মাইকীজনীয়ে পুলিচে ধৰি থৈছে, গতিকে এটা খেলা খেলবাই লাগিব না, এক্টিংটো কৰবাই লাগিব, লাগিব না? দা হব দা, মই তাক তোমাৰ এই অডিঅ'টো পঠাই দিওঁ, সি তোমাৰ লগত কণ্টেক্ট কৰিব। 7002380342 ঠাকুৰীয়া, জোন জোন কি জোন হে, জোন 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 বাই
জোন
জোন ঠাকুৰ, হব দা, থৌ দা,
দিয়ক দিয়ক।